ইব্ৰী অধ্যায় আঠ। ওপৰত কোৱা কথাবোৰৰ সাৰ কথা এই, যিজনা স্বৰ্গত মহামহিমৰ সিংহাসনৰ সোঁফালে বহিল, আৰু মানুহে স্থাপন কৰা নহয়, প্ৰভুৱে স্থাপন কৰা প্ৰকৃত তম্বু আৰু পবিত্ৰ স্থানৰ পৰিচৰ্যকাৰী হৈছে, আমাৰ এনে মহাপুৰোহিত আছে, কিয়নো প্ৰত্যেক মহাপুৰোহিত উপহাৰ আৰু বলিদান উৎসৰ্গ কৰিবলৈ নিযুক্ত হৈছে। এতেকে তেওঁ যিহক উৎসৰ্গ কৰিব পাৰে, তেওঁৰ এনে কিবা থাকিবৰ আৱশ্যক। বাস্তৱিক তেওঁ পৃথিৱীত থকা হলে পুৰোহিত নহলহেঁতেন, কিয়নো বিধান অনুসাৰে উপহাৰ আদি উৎসৰ্গ কৰাবিলাক আছে, তেওঁবিলাকৰ আৰাধনা স্থান স্বৰ্গীয় স্থানৰ নকল আৰু চাহ মাথোন। কিয়নো মুচি যেতিয়া তম্বুৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ উদ্যত আছিল, তেতিয়া তেওঁ এই আদেশ পাইছিল, যেনে ঈশ্বৰে কৈছে,
সাৱধান, পৰ্বতত যি নমুনা দেখুওৱা হল সেইদৰে সকলোকে কৰা।
কিন্তু এতিয়া তেওঁ যিমান অধিক গুণে উত্তম পৰিচৰ্যা পদ পালে, সিমান অধিক গুণে শ্ৰেষ্ঠ প্ৰতিজ্ঞাবোৰেৰে স্থাপিত হোৱা শ্ৰেষ্ঠ নিয়মৰ মধ্যস্থও হৈছে। কিয়নো সেই প্ৰথম নিয়ম নিৰ্দোষী হোৱা হলে দ্বিতীয়টোৰ নিমিত্তে ঠাই বিচাৰ কৰা নহলহেঁতেন, কাৰণ তেওঁ দুখ ধৰি তেওঁবিলাকক কয়,
প্ৰভুৱে কৈছে, চোৱা, যিদিনত মই ইছৰাইল বংশে সৈতে আৰু যিহুদাৰ বংশে সৈতে নতুন নিয়ম সম্পন্ন কৰিম, এনেদিন আহিছে যিদিনা মই তেওঁবিলাকৰ ওপৰ পুৰুষসকলক মিছৰ দেশৰ পৰা উলিয়াই আনিবলৈ তেওঁবিলাকৰ হাত ধৰি তেওঁবিলাকে সৈতে নিয়ম স্থিৰ কৰিলো। সেই দিনৰ নিয়মৰ দৰে নহয়, কিয়নো প্ৰভুৱে কৈছে, তেওঁবিলাক মোৰ নিয়মত নাথাকিল, তাতে ময়ো তেওঁবিলাকলৈ অৱহেলা কৰিলো। কাৰণ প্ৰভুৱে কৈছে, সেই দিনৰ পাছত ইছৰাইল বংশে সৈতে মই এই নিয়ম স্থাপন কৰিম, তেওঁবিলাকৰ চিত্তত মোৰ বিধান দিম আৰু তেওঁবিলাকৰ হৃদয়ত তাক লিখিম, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হ'ম, তেওঁবিলাকো মোৰ লোক হ'ব। আৰু তুমি প্ৰভুক জানিবা, ইয়াকে বুলি তেওঁবিলাক প্ৰত্যেকেই নিজ নিজ নগৰৰ মানুহক আৰু প্ৰত্যেকেই নিজ নিজ ভায়েকক শিক্ষা নিদিব, কিয়নো তেওঁবিলাকৰ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব, কাৰণ মই তেওঁবিলাকৰ অধাৰ্মিকতাত দয়ালু হ'ম, তেওঁবিলাকৰ পাপবোৰো আৰু সোঁৱৰণ নকৰিম।
এই নিয়মটো তেওঁ নতুন বোলাত প্ৰথমটোক পুৰণি কৰিলে, কিন্তু যিটো পুৰণি আৰু জীৰ্ণপ্ৰায় সেয়ে দৃষ্টিৰ অগোচৰ হ'বলৈ উদ্যত হৈছে।